عم يتساءلون
সিহঁতে কি বিষয়ে পৰস্পৰে সোধপোছ কৰি আছে?
عن النبأ العظيم
মহাসংবাদটোৰ বিষয়ে নেকি?
الذي هم فيه مختلفون
যি বিষয়ে সিহঁতে মতানক্য কৰিছে?
كلا سيعلمون
কেতিয়াও নহয়, সিহঁতে শীঘ্ৰেই জানিবলৈ পাব।
ثم كلا سيعلمون
তাৰপিছত কেতিয়াও নহয়, সিহঁতে শীঘ্ৰেই জানিবলৈ পাব।
ألم نجعل الأرض مهادا
আমি পৃথিৱীখনক সজ্জা বনোৱা নাইনে?
والجبال أوتادا
আৰু পৰ্বতসমূহক পেৰেক?
وخلقناكم أزواجا
আৰু আমি তোমালোকক সৃষ্টি কৰিছো জোৰ জোৰকৈ।
وجعلنا نومكم سباتا
আৰু তোমালোকৰ টোপনি কৰি দিছো বিশ্ৰাম।
وجعلنا الليل لباسا
আৰু ৰাতি কৰি দিছো আৱৰণ।
وجعلنا النهار معاشا
আৰু দিনক কৰি দিছো জীৱিকা উপার্জনৰ উপযোগী।
وبنينا فوقكم سبعا شدادا
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মাণ কৰিছো সুদৃঢ় সাতখন আকাশ।
وجعلنا سراجا وهاجا
আৰু আমি সৃষ্টি কৰিছো এটি উজ্জ্বল প্ৰদীপ।
وأنزلنا من المعصرات ماء ثجاجا
আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।
لنخرج به حبا ونباتا
যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।
وجنات ألفافا
লগতে ঘন সন্নিৱিষ্ট উদ্যান।
إن يوم الفصل كان ميقاتا
নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।
يوم ينفخ في الصور فتأتون أفواجا
সেইদিন শিঙাত ফু দিয়া হব তেতিয়া তোমালোকে দলে দলে আহিবা।
وفتحت السماء فكانت أبوابا
আৰু আকাশখন খুলি দিয়া হব ফলত ই হব বহু দুৱাৰ বিশিষ্ট।
وسيرت الجبال فكانت سرابا
আৰু পৰ্বতসমূহক চালিত কৰা হব ফলত সেইবোৰ হৈ যাব বালিময় মৰিচিকাৰ দৰে।
ইন জাহান্নাম কানাত মিৰসাদা
নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
লিত্বাগীন মাআবা
সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তন স্থল হিচাপে।
লাবিথীন ফীহা আহকাবা
তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।
لا يذوقون فيها بردا ولا شرابا
তাত সিহঁতে শীতল বস্তুৰ সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব লগতে উপযুক্ত পানীও নাপাব।
إلا حميما وغساقا
উতলা পানী আৰু দুৰ্গন্ধময় পূজৰ বাহিৰে।
جزاء وفاقا
এইটোৱে হৈছে সিহঁতৰ উপযুক্ত প্ৰতিফল।
إنهم كانوا لا يرجون حسابا
নিশ্চয় সিহঁতে কেতিয়াও হিচাপ নিকাচৰ আশা কৰা নাছিল।
وكذبوا بآياتنا كذابا
আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।
وكل شيء أحصيناه كتابا
আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।
فذوقوا فلن نزيدكم إلا عذابا
এতেকে ভোগ কৰা আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।
إن للمتقين مفازا
নিশ্চয় মুত্তাকীসকলৰ বাবে আছে সফলতা।
حدائق وأعنابا
উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।
وكواعب أترابا
আৰু সমবয়সীয়া উদ্ভিন্ন নবযুৱতী তৰুণী।
وكأسا دهاقا
আৰু পৰিপূৰ্ণ পান পাত্ৰ
لا يسمعون فيها لغوا ولا كذابا
তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব
جزاء من ربك عطاء حسابا
এয়া হব তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পুৰস্কাৰ যথোচিত দান
رب السماوات والأرض وما بينهما الرحمن لا يملكون منه خطابا
যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুইৰ মাজত থকা সকলোৰে প্ৰতিপালক পৰম কৰুণাময় তেওঁৰ ওচৰত আবেদন নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব
يوم يقوم الروح والملائكة صفا لا يتكلمون إلا من أذن له الرحمن وقال صوابا
كي دينا روح أرو فرستا حقلي خاربت دوبا بتيوهبو رحمنا جاك أنمو جديبو تار بحيري كنو قطاق بنواريبو أرو تيوهي خطيق قطاق بو
ذلك اليوم الحق فمن شاء اتخذ الى ربه مآبا
এই দিবসটো সত্য এটাকে যার ইচ্ছা কি তার প্রতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক
أنذرناكم عذابا قريبا يوم ينظر المرء ما قدمت يداه يوم ينظر المرء ما قدمت يداه ويقول الكافر يا ليتني كنت ترابا
নিশ্চয় আমি তোমালোকক অতি নিকটবৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক'ব হাই মই যদি মাটিত পৰিণত হ'লোহেঁতেন